বাতৰি পঢ়িছো দিশা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, যোৱা 8 ছেপ্টেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰ বিৰোধী বিক্ষোভ আজি তৃতীয় দিনা ভালেখিনি খাম কাটিছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্ৰায় 3,169 কোটি টকা ব্যয় সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ক্ষন্তেক সময়ৰ পাছতে ভাৰতে নিজৰ প্ৰথমখন খেলত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা 8 ছেপ্টেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰ বিৰোধী বিক্ষোভ আজি তৃতীয় দিনা ভালেখিনি খাম কাটিছে। নেপালৰ সেনাবাহিনীয়ে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা লুট কৰা 33,70,000ৰো অধিক টকা জব্দ কৰাৰ লগতে লুটপাট কৰা ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। তদুপৰি দাদেলধুৰাৰ কাৰাগাৰৰ পৰা পলায়ন কৰা 26 কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। সেনাবাহিনীয়ে দেশখনৰ আইন শৃংখলা ৰক্ষাৰ দায়িত্ব লোৱাৰ পাছত পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও দেশখনৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত সৃষ্টি হোৱা অস্থিৰতা অব্যাহত আছে। সেনাবাহিনীয়ে হিংসাত্মক কাৰ্যকলাপত জড়িত 27 লোকক আটক কৰিছে। কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমান বন্দৰ আজি পুনৰ মুকলি কৰা হৈছে। যোৱা দুদিনৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা 25 বৃদ্ধি পাইছে আৰু প্ৰায় 600 লোক আহত হৈছে। নেপাল চৰকাৰৰ মুখ্য সচিব একনাৰায়ণ আৰিয়ালে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি প্ৰতিবাদকাৰীসকলে নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কে নাম দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে প্ৰস্তাৱ কৰিছে। নেপালত উদ্ভৱ হোৱা হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ভাৰত নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্তৰ বাণিজ্যিক তালাচী চকী আৰু অন্যান্য প্ৰৱেশপথত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। বিহাৰ আৰক্ষী আৰু সশস্ত্ৰ সীমাবলে সীমান্তত যিকোনো ব্যক্তিৰ আহ যাহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে বিহাৰৰ 726 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত নেপাল সীমান্তই পূব চম্পাৰণ, পশ্চিম চম্পাৰণ, সীতামাৰী, মধুবানী, সুপল, আৰাদিয়া আৰু কিষাণগঞ্জ নামৰ 7 জিলা স্পৰ্শ কৰে। দুয়োখন দেশৰে সীমান্তৰ এটা বৃহৎ অঞ্চল মুক্ত অৱস্থাত থকা হেতুকে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। মধুবানী জিলাৰ আৰক্ষী অধীক্ষক যোগেন্দ্ৰ কুমাৰে কয় যে সীমান্তৰ সকলো পহৰা চকীক সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে মধুবানীৰ সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে। পূব চম্পাৰণ জিলাৰ আৰক্ষী অধীক্ষকে জনায় যে সীমান্তৰ সকলো অঞ্চলতে সতৰ্কতাৰে আৰক্ষী আৰু সশস্ত্ৰ সীমাবলৰ জোৱানে টহল অব্যাহত ৰাখিছে। অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নেপালৰ জনকপুৰ আৰু ভাৰতৰ জয়নগৰৰ মাজৰ ৰেল সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। নেপাল কৰ্তৃপক্ষৰ অনুৰোধত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই ৰেল সেৱা স্থগিত ৰখা হ'ব। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে নেপাল ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰে এলানি পৰামৰ্শৰ জৰিয়তে নেপালত থকা ভাৰতীয় নাগৰিকসকলক বৰ্তমানৰ স্থানতে থাকিবলৈ, ঘৰৰ বাহিৰ নোলাবলৈ আৰু সতৰ্কতা বজাই ৰাখিবলৈ কৈছে। তেওঁলোকক লগতে সেই দেশৰ স্থানীয় কৰ্তৃপক্ষ তথা কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে জাৰি কৰা সুৰক্ষা পৰামৰ্শ মানি চলিবলৈও পৰামৰ্শ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগকে ধৰি ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰিছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা বৈঠকত প্ৰায় 3,169 কোটি টকা ব্যয় সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ভাগলপুৰ, ডুমকা, ৰামপুৰহাট সংযোগী 177 কিলোমিটাৰ দ্বৈত ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। কেবিনেটে বক্সাৰ ভাগলপুৰ হাইস্পীড কৰিডৰৰ মোকামা মুংগৰত 4-লেনযুক্ত নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্পটো অনুমোদন জনায়। প্ৰকল্পটো সৰ্বমুঠ 82 কিলোমিটাৰ আৰু ইয়াত আনুমানিক ব্যয় 4,447 কোটি টকা ব্যয় হ'ব। বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ দ্বাৰা যাতায়াত ব্যৱস্থা সুচল হোৱাৰ লগতে ভাৰতীয় ৰেলৱে বৰ্ধতি দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। তেওঁ কয় যে বহু পথযুক্ত ব্যৱস্থাৰ প্ৰস্তাৱে কাম কাজ সহজ কৰি তোলাৰ লগতে যানজঁট হ্ৰাস কৰিব আৰু ভাৰতীয় ৰেলৰ আন্তঃগাঁথনি উন্নত হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নৱভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে যে এই অঞ্চলটোৰ জনসাধাৰণক সৰ্বাংগীন উন্নয়নৰ মাধ্যমেৰে আত্মনিৰ্ভৰ কৰি কৰ্মসংস্থাপন বৃদ্ধি কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। খানাপাৰাত সুধা কণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত অহা 13 ছেপ্টেম্বৰত মুখ্য অতিথিৰ ৰূপেৰে শোভাবৰ্ধন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে উপস্থিত থাকিব মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আহক, আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ছেবাষ্টিয়ান লেক্ৰ'নক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পাছতে ফ্ৰান্সৰ জনসাধাৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্স প্ৰশাসনে এতিয়ালৈকে 200ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশখনৰ প্ৰতিখন চহৰত প্ৰায় 80,000 আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে, যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। পেৰিছ আৰু অন্যান্য চহৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। ফ্ৰান্সৰ ৰাজধানী চহৰত প্ৰতিবাদকাৰীয়ে এখন যাত্ৰীবাহী বাছত অগ্নিসংযোগ কৰাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৰেলসেৱাও বন্ধ হৈ পৰিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে উভয় দেশৰ মাজৰ বাণিজ্যিক আলোচনাই ভাৰত আমেৰিকা সহযোগিতা অপৰিসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। তেওঁ কয় যে দুয়োপক্ষৰ দলে শীঘ্ৰে আলোচনা সমাপ্ত কৰাৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আগেয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে উভয় দেশৰ মাজৰ বাণিজ্যিক বাধা দূৰ কৰাৰ বাবে আলোচনা চলাই যাব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সামগ্ৰী আৰু সেৱা কৰৰ হাৰ পৰিৱৰ্তন কৰাৰ পাছত প্ৰস্তুতকাৰী সংস্থা আৰু আমদানিকাৰীসকলক 31 ডিচেম্বৰলৈকে বিক্ৰী নোহোৱা সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য অৰ্থাৎ MRP সংশোধন কৰাৰ অনুমতি দিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি কোম্পানীসমূহে ষ্টাম্পিং, ষ্টিকাৰ আৰু অনলাইন প্ৰিণ্টিঙৰ জৰিয়তে পুৰণি সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য সংশোধন কৰিব পাৰিব। কিন্তু পুৰণি মূল্য দৃশ্যমান হৈ থাকিব লাগিব আৰু কোনোধৰণৰ অভাৰ ৰাইটিং গ্ৰহণ নহ'ব। চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ বৃদ্ধি হলেহে MRP বৃদ্ধি কৰিব পৰা যাব। আনহাতে কৰ হ্ৰাসৰ ক্ষেত্ৰত সংশোধিত মূল্য হ্ৰাস কৰাৰ পৰিমাণতকৈ কম হ'ব নোৱাৰিব। প্ৰস্তুতকাৰী সংস্থাসমূহে বাতৰি কাকতত কমেও 2টা বিজ্ঞাপন প্ৰচাৰ কৰিব লাগিব আৰু মূল্য পৰীক্ষণৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। পাঞ্জাৱৰ বানাক্ৰান্ত জনসাধাৰণলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বুলি পাঞ্জাৱৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াই আশ্বাস দিছে। ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঞ্জাৱৰ বাবে ধনৰ কোনো নাটনি নহ'ব বুলি উল্লেখ কৰিছে। মোহালিত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে কোনো ৰাজ্যই কোনো দুৰ্যোগৰ সন্মুখীন হলে কেন্দ্ৰৰ তৰফৰ পৰা আৰ্থিক সকাহ প্ৰদান কৰাৰ উপযুক্ত ব্যৱস্থা আছে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে আয়োজক দেশ সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। গ্ৰুপ এৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে আবু ধাবিত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তানে হংকঙক 94 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 188 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। যোৱা 8 ছেপ্টেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰ বিৰোধী বিক্ষোভ আজি 3য় দিনা ভালেখিনি খাম পাতিছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্ৰায় 3,169 কোটি টকা ব্যয় সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি খন্তেক সময়ৰ পাছতে ভাৰতে নিজৰ প্ৰথমখন খেলত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।